মথি অধ্যায় একৈশ। পাছে যেতিয়া তেওঁলোক জিৰচালেমৰ ওচৰ চাপি জৈতুন পৰ্বত আৰু বৈতফগী গাঁৱলৈ আহিল, তেতিয়া যীশুৱে দুজন শিষ্যক এই আদেশ দি পঠালে,
তোমালোকে সমুখৰ গাঁওখনলৈ যোৱা, তাতে বান্ধি থোৱা গাধয় এজনী পোৱালীয়ে সৈতে তেতিয়াই পাবা, মেলি মোলৈ আনাগৈ। আৰু কোনোবাই যদি তোমালোকক কিবা কয়, তেন্তে তোমালোকে কবা, প্ৰভুৰ এই দুটাত প্ৰয়োজন আছে, তাতে তেওঁ তেতিয়াই সেই দুটাক পঠাই দিব।
ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে,
তোমালোকে চিয়ন জীয়াৰী কোৱা, চোৱা, তোমাৰ ৰজা নম্ৰ হৈ গাধৰ ওপৰত অৰ্থাৎ গাধ পোৱালীৰ ওপৰত উঠি তোমাৰ ওচৰলৈ আহিছে।
সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল। তেতিয়া শিষ্যবিলাকে গৈ যীশুৱে আদেশ দিয়াৰ দৰেই কৰি গাধজনী আৰু পোৱালিটো আনি সিহঁতৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলত তেওঁ তাৰ ওপৰত বহিল, আৰু লোকসমূহৰ অধিকভাগেই নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে। আনবিলাকে গছৰ ডালকে কাটি কাটি বাটত পাৰি দিলে, আৰু তেওঁৰ আগে পাছে যোৱা লোকসমূহে ৰিঙিয়াই ক'লে,
জয় জয় দাউদৰ সন্তান, যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য, ঊৰ্ধ লোকত জয়ধ্বনি হওক।
পাছে তেওঁ জেৰুচালেমত সোমালত এইবুলি গোটেইখন নগৰত হুলস্থুল লাগিল। তাতে লোকসমূহে ক'লে,
এওঁ গালিল দেশৰ নাচৰতৰ সেই ভাৱবাদী যীশু।
পাছে যীশুৱে ধৰ্মধামত সোমাই ধৰ্মধামত বেচা কিনা কৰাবিলাকক বাহিৰ কৰিলে, আৰু ধন সৰোৱাবিলাকৰ মেজ আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে, আৰু তেওঁলোকক ক'লে,
লিখা আছে, মোৰ ঘৰকে প্ৰাৰ্থনাৰ ঘৰ বোলা হ'ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰি চাহক।
তেতিয়া অন্ধ আৰু খোৰাবিলাক ধৰ্মধামলৈ তেওঁৰ ওচৰলৈ আহিল, তেওঁলোকক সুস্থ কৰিলে। কিন্তু প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁ কৰা আচৰিত
কৰ্মবোৰ
এইবুলি ধৰ্মধামত ৰিঙিওৱা ল'ৰাবিলাকক দেখি কুপিত হৈ তেওঁক সুধিলে,
ইহঁতে কি কৈছে শুনিছানে?
যীশুৱে তেওঁলোকক ক'লে,
হয়, তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পূৰ্ণ কৰিলা, এই বচন তোমালোকে কেতিয়াও পঢ়া নাইনে?
পাছে তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈঠনীয়া গাঁৱলৈ গৈ তাতে ৰাতি থাকিল। পাছে ৰাতিপুৱা নগৰলৈ ঘূৰি আহোঁতে তেওঁৰ ভোক লাগিল। এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখি ওচৰলৈ গৈ পাতৰ বাহিৰে একো নেপাই তাক ক'লে,
এতিয়াৰে পৰা তোত আৰু কেতিয়াও ফল উৎপন্ন নহওক।
তেতিয়াই সেই ডিমৰু গছজোপা শুকাই গ'ল। শিষ্যবিলাকে তাকে দেখি বিস্ময় মানি ক'লে,
ডিমৰু গছজোপা অকস্মাত কেনেকৈ শুকাই গ'ল?
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে যদি সংশয় নকৰি বিশ্বাস কৰা, তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়, কিন্তু এই পৰ্বতটোকো যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰগৈ সিও হ'ব, আৰু বিশ্বাস কৰি প্ৰাৰ্থনাৰে যি যি খোজা সকলোকে পাবা।
পাছে তেওঁ ধৰ্মধামত সোমাই উপদেশ দিয়া সময়ত প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ বৃদ্ধসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে,
তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা, আৰু এই ক্ষমতা বা কোনে তোমাক দিলে?
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
মই তোমালোকক এটা কথা সোধো, তাক যদি মোক কোৱা, তেন্তে ময়ো কি ক্ষমতাৰে এইবোৰ কৰিছো তাক তোমালোকক কম। জোহনৰ বাপ্তিস্ম ক'ৰ পৰা হৈছিল, স্বৰ্গৰ পৰা নে মানুহৰ পৰা?
তাতে তেওঁলোকে পৰস্পৰে কোৱা মেলা কৰি ক'লে,
স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেন্তে কিয় তেওঁত বিশ্বাস নকৰিলা, তেওঁ এনেকৈ আমাক ক'ব। কিন্তু মানুহৰ পৰা বুলি যদি কওঁ, তেন্তে লোকসমূহলৈ আমাৰ ভয় লাগে, কিয়নো সকলোৱেই জোহনক ভাৱবাদী বুলি মানে।
পাছে তেওঁলোকে যীশুক উত্তৰ দি ক'লে,
আমি নাজানো।
তাতে তেওঁবিলাকক ক'লে,
তেন্তে কি ক্ষমতাৰে এইবোৰ কৰোঁ তাক মই তোমালোকক নকওঁ, কিন্তু তোমালোকৰ মনে কি ধৰে? কোনো এজন মানুহৰ দুজন পুতেক আছিল, তেওঁ প্ৰথমজনৰ ওচৰলৈ গৈ ক'লে, বোপা, তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ। তাতে তেওঁ উত্তৰ দিলে, মই নাযাওঁ, কিন্তু পাছে মনত খেদ পাই গ'ল। দ্বিতীয়জনৰ ওচৰলৈকো গৈ সেই একেদৰেই ক'লে, তাতে তেওঁ উত্তৰ দিলে, যাওঁ পিতা, তথাপি নগল। এই দুয়ো মাজত পিতাকৰ ইচ্ছা কোনজনে পালন করলে?
তেওঁলোকে কলে
প্রথমজনে,
যীশুয়ে তেওঁলোকক কলে,
মই তোমালোকক স্বরূপকৈ কওঁ, কর্তলা আর বিশ্বাবোৰ তোমালোকৰ আগে স্বর্গরাজ্যত সোমাব। কিয়নো জোহন ধর্মপথে তোমালোকৰ ওচৰলৈ আহিল, তথাপি তোমালোকে তেওঁক বিশ্বাস নকৰিলা, কিন্তু কর্তলা আর বিশ্বাবোৰে তেওঁক বিশ্বাস করলে। তোমালোকে তাক দেখিও পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলা। আৰু এটা দৃষ্টান্ত শুনা। এজন গৃহস্থ আছিল, তেওঁ দ্ৰাক্ষাবাৰী পাতি তাৰ চাৰিওফালে বেৰা দি মাজত পেৰাশাল পাতি টঙিও সাজিলে আৰু খেতিয়কবিলাকৰ হাতত গতাই দি আন দেশলৈ গ'ল। পাছে গুটিৰ বতৰ ওচৰ হলত তেওঁ নিজৰ গুটি পাবলৈ খেতিয়কবিলাকৰ ওচৰলৈ তেওঁৰ ডাকবোৰক পঠিয়াই দিলে। কিন্তু খেতিয়কবিলাকে তেওঁৰ ডাকবোৰক ধৰি এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিলদলিয়াই মাৰিলে। পুনৰাই তেওঁ আগতকৈ অধিক ডাক পঠিয়ালে, তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে। পাছে সিহঁতে মোৰ পুত্ৰক আদৰ কৰিব বুলি তেওঁ নিজৰ পুত্ৰক সিহঁতৰ ওচৰলৈ পঠিয়ালে। কিন্তু খেতিয়কবিলাকে পুত্ৰক দেখি পৰস্পৰে কলে, এমেই উত্তৰাধিকাৰী, আহা আমি এওঁক বধ কৰোঁ, হওক তাতে এওঁৰ উত্তৰাধিকাৰ আমাৰ হ'ব। এইবুলি সিহঁতে তেওঁক ধৰি দ্ৰাক্ষাবাৰীৰ বাহিৰ কৰি বধ কৰিলে। এনেস্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী আহিলে সেই খেতিয়কবিলাকক কি কৰিব?
তেওঁলোকে তেওঁক কলে,
তেওঁ সেই দুৰ্জনবোৰক নিষ্ঠুৰভাৱে সংহাৰ কৰিব আৰু যিবিলাকে বতৰত গুটি শুধাই দিব এনে আন খেতিয়কবিলাকৰ হাতত সেই বাৰী গতাই দিব।
যীশুৱে তেওঁলোকক কলে,
ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে সেই চুকৰ প্ৰধান শিল হ'ব। এই প্ৰভুৰ পৰা হ'ল আৰু আমাৰ দেখাত আচৰিত। এই বচন তোমালোকে ধৰ্মশাস্ত্ৰত পঢ়া নাইনে? এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হৈ তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ'ব। এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত এই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।
তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি তেওঁলোকৰ বিষয়ে কৈছে বুলি বুজিলে আৰু তেওঁক ধৰিবলৈ চল বিচাৰোঁতে লোকসমূহলৈ ভয় কৰিলে, কিয়নো তেওঁবিলাকে তেওঁক ভাৱবাদী বুলি মানিছিল।